আকাশবাণী গুৱাহাটীৰ মহাপাহু
এয়া আকাশবাণী। বাতৰি পঢ়িছো ঋতুপৰ্ণা বৰাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, বিহাৰত নতুন চৰকাৰ গঠনৰ বাবে ৰাজনৈতিক জল্পনা কল্পনা অব্যাহত আছে। ৰাজ্যখনৰ সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত জয়লাভ কৰাৰ পাছত চৰকাৰ গঠনৰ বাবে NDA সাজু হৈ উঠিছে। দেশজুৰি আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হৈছে। ছত্তীশগড়ৰ চুকমা জিলাত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত আজি দুগৰাকী মহিলা সদস্যকে ধৰি তিনিগৰাকী মাওবাদী উগ্ৰপন্থী নিহত হয়। আৰু ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত কলকাতাৰ ইডেন গাৰ্ডেন্ছত অনুষ্ঠিত টেষ্ট ক্ৰিকেটত দক্ষিণ আফ্ৰিকাই ভাৰতৰ সন্মুখত জয়ৰ বাবে 124 ৰাণৰ লক্ষ্য বান্ধি দিছে। বিহাৰত নতুন চৰকাৰ গঠনৰ বাবে ৰাজনৈতিক জল্পনা কল্পনা অব্যাহত আছে। ৰাজ্যখনৰ সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত জয়লাভ কৰাৰ পাছত চৰকাৰ গঠনৰ বাবে NDA সাজু হৈ উঠিছে। কেন্দ্ৰীয় মন্ত্ৰী তথা লোক জনশক্তি পাৰ্টী ৰামবিলাসৰ সভাপতি চিৰাগ পাছোৱান, হিন্দুস্তানী আৱাম মৰ্চাৰ সভাপতি সন্তোষ সুমন তথা NDAৰ কেইবাগৰাকীও নেতাই জনতা দল ইউনাইটেডৰ সভাপতি তথা মুখ্যমন্ত্ৰী নীতিশ কুমাৰক কালি পাটনাত সাক্ষাৎ কৰে। এই বৈঠকত চৰকাৰ গঠন সন্দৰ্ভত অনানুষ্ঠানিক আলোচনা কৰা হয়। JDUৰ কাৰ্যকৰী সভাপতি সঞ্জয় ঝা আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙেও জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক কালি সন্ধিয়াৰ ভাগত নতুন দিল্লীত সাক্ষাৎ কৰে। এই বৈঠকত বিহাৰত নতুন চৰকাৰ গঠনৰ বাবে প্ৰাৰম্ভিক আলোচনা সম্পন্ন হয় বুলি জানিব পৰা গৈছে। ৰাজ্যিক কেবিনেটৰ অন্তিমখন বৈঠক কাইলৈ অনুষ্ঠিত হোৱাৰ কথা। এই বৈঠকত কেবিনেট ভংগ কৰাৰ বাবে প্ৰস্তাৱ দিয়া হ'ব। JDU দলে ইতিমধ্যে 85গৰাকী নৱনিৰ্বাচিত বিধায়কক পাটনালৈ তলব কৰিছে। JDUৰ বিধায়িনী দলৰ এখন বৈঠক কাইলৈ অনুষ্ঠিত হ'ব। এই বৈঠকত দলটোৰ সভাপতি নীতিশ কুমাৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে। দেশজুৰি আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হৈছে। দেশৰ গণতন্ত্ৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত মুক্ত, দায়িত্বশীল আৰু নৈতিক মানসম্পন্ন সংবাদ মাধ্যমৰ গুৰুত্বপূৰ্ণ ভূমিকা পুনৰ নিশ্চিত কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। 1966 চনৰ আজিৰ দিনটোতে প্ৰেছ কাউন্সিল অব ইণ্ডিয়া স্থাপিত হৈছিল। প্ৰতিষ্ঠাকালৰে পৰা এই কাউন্সিলে সংবাদ মাধ্যমৰ স্বাধীনতা, সাংবাদিকতাৰ মান বজাই ৰখাৰ লগতে সংবাদ মাধ্যমে সন্মুখীন হৈ অহা প্ৰত্যাহ্বানসমূহৰ মুখামুখি হোৱাত নিষ্ঠাৰে কাম কৰি আছে। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসে এখন গণতান্ত্ৰিক দেশত দায়িত্বশীল তথা মুক্ত সংবাদ মাধ্যমৰ ভূমিকা প্ৰতিফলিত কৰে। এই দিৱসৰ সৈতে সংগতি ৰাখি স্মৰণিকা মুকলি কৰা, উৎকৰ্ষতাৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদানকে ধৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। চৰকাৰী তথ্য অনুসৰি সংবাদ মাধ্যমৰ পৰিধি অবিৰতভাৱে প্ৰসাৰিত হৈ আছে। 2004 চনত পঞ্জীয়নভুক্ত সংবাদ মাধ্যমৰ সংখ্যা 60,000 থকাৰ বিপৰীতে 2024-25 বৰ্ষত এই সংখ্যা 1.5 লাখতকৈ অধিক হোৱা বুলি তথ্য প্ৰকাশিত হৈছে। নতুন প্ৰেছ এণ্ড ৰেজিষ্ট্ৰেচন অব পিৰিয়ডিকেল এক্ট 2023 আৰু সম্পূৰ্ণ ডিজিটেল প্ৰেছ সেৱা পৰ্টেলকে ধৰি শেহতীয়া কিছু সংস্কাৰৰ জৰিয়তে পঞ্জীয়ন ব্যৱস্থা সুচল হৈ উঠাৰ উপৰি সমগ্ৰ ব্যৱস্থা স্বচ্ছ হোৱা পৰিলক্ষিত হৈছে। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসে দেশৰ গণতান্ত্ৰিক ব্যৱস্থা শক্তিশালী কৰি তোলা সংবাদ মাধ্যমৰ ভূমিকা সোঁৱৰাই দিয়ে। এই দিৱসৰ জৰিয়তে সংবাদ মাধ্যমৰ সফলতাৰ উপৰি সাংবাদিকতাৰ ভৱিষ্যত শক্তিশালী, মুক্ত আৰু দায়িত্বশীল হৈ থকাটো নিশ্চিত কৰি এখন স্বচ্ছ আৰু প্ৰকৃত তথ্যৰে ভৰা সমাজ গঢ়াত মাধ্যমটোৰ দায়িত্বৰ ওপৰত আলোকপাত কৰা হয়। উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণনে আজি সন্ধিয়াৰ ভাগলৈ হায়দৰাবাদ ভ্ৰমণ কৰাৰ কথা। বেগমপেট বিমানবন্দৰত উপৰাষ্ট্ৰপতিগৰাকীক চৰকাৰীভাৱে আদৰণি জনোৱা হ'ব। শ্ৰীৰাধাকৃষ্ণন ফিল্ম চিটিত ৰামোজী উৎকৰ্ষ বঁটা 2025 অনুষ্ঠানত অংশগ্ৰহণ কৰি পুনৰ দিল্লীলৈ উভতি যাব। পৰ্তুগালৰ ভাৰতৰ ৰাষ্ট্ৰদূত পুনীত ৰায়কুণ্ডালে লিছবনত আয়োজিত ডিপ্লমেটিক বাজাৰ 2025ত ভাৰতীয় প্ৰদৰ্শনীলৈ পৰ্তুগালৰ ৰাষ্ট্ৰপতি মাৰ্চেলো ৰেবেলো ডি চুজাক আদৰণি জনায়। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত দূতাবাসে প্ৰকাশ কৰে যে এই অনুষ্ঠানৰ জৰিয়তে ভাৰতৰ ঐশ্বৰ্যশালী সাংস্কৃতিক ঐতিহ্যৰ ওপৰত আলোকপাত কৰাৰ লগতে দুয়োখন দেশৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ 50 বছৰ উদযাপন কৰা হৈছে। যোৱা 5 নৱেম্বৰত ভাৰত আৰু পৰ্তুগালৰ মাজত 5ম বৈদেশিক কাৰ্যালয়ৰ আলোচনা অনুষ্ঠিত হয়। এই আলোচনা দুয়োখন দেশৰ জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ লগতে ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক মিত্ৰতা পৰ্যালোচনা কৰা হয়। দুয়োখন দেশে প্ৰতিৰক্ষা, নবীকৰণযোগ্য শক্তি, কৃষি, বিজ্ঞান আৰু প্ৰযুক্তি, পৰ্যটন আৰু শিক্ষাৰ ক্ষেত্ৰত সহযোগিতা সন্দৰ্ভত আলোচনা কৰাৰ লগতে অমীমাংসিত দ্বিপাক্ষিক চুক্তিসমূহ ত্বৰান্বিত কৰাৰ হকে সহমত পোষণ কৰে। উভয় পক্ষই ভাৰত আৰু ইউৰোপীয় সংঘৰ ইউৰোপীয় সংঘৰ মাজৰ সম্পৰ্ক তথা বিভিন্ন আন্তৰ্জাতিক সমস্যা সন্দৰ্ভত মত বিনিময় কৰাৰ লগতে ৰাষ্ট্ৰসংঘ আৰু অন্যান্য আন্তৰ্জাতিক মঞ্চসমূহত সমন্বয়েৰে কাম কৰি যাবলৈ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ছত্তীশগড়ৰ চুকমা জিলাত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত আজি দুগৰাকী মহিলা সদস্যকে ধৰি তিনিগৰাকী মাওবাদী উগ্ৰপন্থী নিহত হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি জিলা সংৰক্ষিত বাহিনীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি তুমালপাৰ অঞ্চলৰ অৰণ্যত চলোৱা অভিযানত উগ্ৰপন্থীকেইগৰাকী নিহত হয়। দুয়োপক্ষৰ মাজত চলা গুলীয়াগুলীৰ পাছত এতিয়ালৈ তিনিটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। উল্লেখযোগ্য যে এই তিনিগৰাকী উগ্ৰপন্থীৰ ওপৰত 15,00,000 টকাৰ পুৰস্কাৰ ঘোষিত হৈ আছিল। বিষয়াসকলে ঘটনাস্থলীৰ পৰা এটা ৰাইফল, BGL লৰেঞ্চাৰকে ধৰি কিছু অস্ত্ৰ শস্ত্ৰ আৰু বিস্ফোৰক জব্দ কৰিছে। বস্তাৰৰ আৰক্ষীৰ মহাপৰিদৰ্শক সুন্দৰাজ PE প্ৰকাশ কৰা মত অনুসৰি আৰক্ষীৰ অতিৰিক্ত দল ইতিমধ্যে ঘটনাস্থলীলৈ ৰাওনা হৈছে। অঞ্চলটোত বৰ্তমান অভিযান অব্যাহত আছে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে জম্মু কাশ্মীৰৰ উধমপুৰ কঠুৱা ডোডা লোকসভা সমষ্টিৰ বাবে প্ৰায় 87 কোটি টকাৰ ব্যয় সাপেক্ষে সম্পূৰ্ণ হোৱা কেইবাটাও প্ৰকল্প মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে লগতে 924 কোটিতকৈ অধিক টকা ব্যয় সাপেক্ষ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ভাৰ্চুৱেল পদ্ধতিৰে এই অনুষ্ঠান আয়োজন কৰা হয়। মন্ত্ৰীগৰাকীয়ে লগতে উধমপুৰৰ চেন্নিমুৰৰ পৰা লোৱাৰ চৌথাছ ৰোডলৈ পথছোৱা মুকলি কৰে। গ্ৰামীণ পথ উন্নয়নৰ ক্ষেত্ৰত দেশৰ ভিতৰতে উধমপুৰে অবিৰতভাৱে শীৰ্ষৰ 3খন জিলাৰ ভিতৰত স্থান লাভ কৰি আহিছে। নতুন প্ৰকল্পসমূহৰ জৰিয়তে দূৰণিবতীয়া গাঁওসমূহৰ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে অঞ্চলটোত গ্ৰামীণ আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে। দিল্লী মেট্ৰৰ লালকিল্লা ষ্টেচনৰ সকলো প্ৰৱেশদ্বাৰ সাধাৰণ লোকৰ বাবে পুনৰ মুকলি কৰা হৈছে। উল্লেখযোগ্য যে যোৱা 10 নৱেম্বৰত দিল্লীৰ লালকিল্লাৰ সমীপত এখন চাৰিচকীয়া বাহনত হোৱা বিস্ফোৰণৰ পাছত লালকিল্লা মেট্ৰ ষ্টেচনটো বন্ধ কৰি দিয়া হৈছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে বাহৰেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ আব্দুল্লাতিফ বিন ৰচিদ আলজায়ানীৰ সৈতে বাৰ্তালাপ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে দুয়োগৰাকী নেতাই টেলিফোনিক বাৰ্তালাপৰ সময়ত ভাৰত আৰু বাহৰেইনৰ মাজৰ দীৰ্ঘদিনীয়া আৰু বহুমুখী অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰে। তেওঁ লগতে কয় যে সাম্প্ৰতিক আঞ্চলিক আৰু আন্তৰ্জাতিক পৰিস্থিতিৰ বিষয়তো তেওঁলোকে মত বিনিময় কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে স্বাধীনতা সংগ্ৰামী কৰ্টাৰ সিং সাৰাভাৰ মৃত্যুবাৰ্ষিকী উপলক্ষে আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ কয় যে কৰ্টাৰ সিং সাৰাভাই ভাৰতৰ স্বাধীনতাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল আৰু গদৰ পাৰ্টীৰ জৰিয়তে তেওঁ বহিৰাজ্যৰ ভাৰতীয়সকলক দেশৰ স্বাধীনতাৰ বাবে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। শ্ৰীশ্বাহে লগতে কয় যে কৰ্টাৰ সিং সাৰাভাৰ ত্যাগে স্বাধীনতা আন্দোলনক আৰু অধিক শক্তিশালী কৰি তুলিছিল। তেওঁৰ জীৱনে প্ৰতিজন দেশপ্ৰেমিকক ভক্তিৰে মাতৃভূমিৰ সেৱা কৰিবলৈ অনুপ্ৰাণিত কৰি যাব বুলি গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। উত্তৰ প্ৰদেশৰ এটা খনিত কালি সন্ধিয়া এজন ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে আৰু কেইবাজনো ব্যক্তি সেই খনিটোত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু স্থানীয় উদ্ধাৰকাৰী দলে আবদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ৰাজ্যখনৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান পীয়ুষ মৰ্দিয়াই সংবাদ মাধ্যমক জনোৱা মতে ওব্ৰাৰ বিলি মাৰকুণ্ডি গাঁৱত থকা খনিৰ ভিতৰৰ এখন দেৱাল খহি পৰাত শ্ৰমিকসকল আবদ্ধ হৈ পৰে। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত কলকাতাৰ ইডেন গাৰ্ডেন্সত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আকৰ্ষণীয় পৰ্যায়ত উপনীত হৈছে। দক্ষিণ আফ্ৰিকাই আজি দ্বিতীয় ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই 153 ৰাণ সংগ্ৰহ কৰি ভাৰতৰ সন্মুখত জয়ৰ বাবে 126 ৰাণৰ লক্ষ্য বান্ধি দিছে। ভাৰতে বাতৰি লিখাৰ পৰলৈকে 4টা উইকেট হেৰুৱাই 59 ৰাণ কৰি খেলি আছে। বিহাৰত নতুন চৰকাৰ গঠনৰ বাবে ৰাজনৈতিক জল্পনা কল্পনা অব্যাহত আছে। ৰাজ্যখনৰ সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত জয়লাভ কৰাৰ পাছত চৰকাৰ গঠনৰ বাবে NDA সাজু হৈ উঠিছে। দেশজুৰি আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হৈছে। ছত্তীশগড়ৰ চুকমা জিলাত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত আজি দুগৰাকী মহিলা সদস্যকে ধৰি তিনিগৰাকী মাওবাদী উগ্ৰপন্থী নিহত হয়। আৰু ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত কলকাতাৰ ইডেন গাৰ্ডেন্সত অনুষ্ঠিত টেষ্ট ক্ৰিকেটত দক্ষিণ আফ্ৰিকাই ভাৰতৰ সন্মুখত জয়ৰ বাবে 126 ৰাণৰ লক্ষ্য বান্ধি দিছে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল।